এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ শিক্ষা সেতু এপৰ প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকৰ্ষ বঁটা লাভ, সমগ্ৰ শিক্ষা অভিযানক মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ শুভেচ্ছা, আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান, ধেমাজি আৰু তিনিচুকীয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱস ভিন ভিন কাৰ্যসূচীৰে পালন, মধ্য অসমৰ 4খন জিলাত অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা 25 এপ্ৰিললৈ বৃদ্ধি, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া বিতং বাতৰি। অসম চৰকাৰৰ শিক্ষা সেতু এপে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডঃ ওম প্ৰকাশে এই বঁটা গ্ৰহণ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ ব্যৱস্থাপনাৰ দিশত স্বচ্ছতা আৰু গতি অনাৰ লক্ষ্যৰে আৰম্ভ কৰা শিক্ষা সেতু এপে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি সুশৃংখলিত কৰি তোলাৰ উপৰি ৰাজ্যৰ বিদ্যালয়সমূহত সমতা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে শিক্ষা সেতু এপৰ এই সফলতাত আনন্দ প্ৰকাশ কৰি সমগ্ৰ শিক্ষা অভিযানৰ দলটোলৈ অভিনন্দন জনাইছে। এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে অসমৰ শিক্ষাখণ্ডক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে সদিচ্ছাক অধিক দৃঢ় কৰি তুলিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানতে আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাললৈ প্ৰশাসনীয় দিশত গ্ৰহণ কৰা উল্লেখনীয় ভূমিকাৰ বাবে প্ৰধানমন্ত্ৰীৰ উৎকৰ্ষতা বঁটা আগবঢ়োৱা হয়। জিলাসমূহৰ সামগ্ৰিক উন্নয়ন শাখাত দেশৰ ভিতৰতে তিনিচুকীয়া জিলা প্ৰশাসনে ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৰ্ষ বঁটা লাভ কৰে। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ আয়ুক্তগৰাকীয়ে বিগত বৰ্ষত প্ৰশাসনিক দিশত তেওঁৰ সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা লাভ কৰিছিল। জিলা আয়ুক্ত হিচাপে শ্ৰীপালে কাৰ্যনিৰ্বাহ কৰা বিগত 2টা বছৰত জিলাখনত বিভিন্ন চৰকাৰী আঁচনিৰ সফল ৰূপায়ণ কৰা হয়। জিলাখনত জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত লোৱা উদ্ভাৱনীমূলক পদক্ষেপৰ বাবে যোৱা মাৰ্চত দেশৰ এখন আগশাৰীৰ কাকতে সুপ্ৰশাসনৰ বাবে দেশৰ অন্যতম জিলা দণ্ডাধীশ হিচাপেও তেওঁক সন্মানিত কৰিছিল। জিলা আয়ুক্তগৰাকীয়ে এই সফলতাৰ আঁৰত তিনিচুকীয়া জিলাৰ শান্তিপূৰ্ণ পৰিৱেশ তথা জনসাধাৰণৰ সহযোগিতাৰ কথা উল্লেখ কৰে। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ নিৰ্বাচন হ'বলগীয়া জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। নিজৰ ভাষণত ডঃ শৰ্মাই বিগত সময়ছোৱাত ৰাজ্য চৰকাৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি এডভান্টেজ আছামৰ 2য় সংস্কৰণৰ পাছত ৰাজ্যখনত উদ্যোগ ক্ষেত্ৰত মুকলি হোৱা বিনিয়োগৰ সা সুবিধা আৰু ইয়াৰ ফলত ৰাজ্যখনৰ যুৱক যুৱতীৰ বাবে নিয়োগৰ পথ প্ৰশস্ত হোৱাৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই ৰাজহুৱা খেলপথাৰত গণসমাৱেশত অংশগ্ৰহণ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলায়। তেওঁ কয় যে পঞ্চায়তৰ কাৰ্যালয়ত ৰাইজে বিচৰা মতে ৱাৰ্ড সদস্য পদৰ বাবে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰা হোৱা নাই আৰু ৰাইজে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দি ৱাৰ্ড সদস্য নিৰ্বাচন কৰিব পাৰিব। ইয়াৰ পাছত গাঁওসভাৰ জৰিয়তে পঞ্চায়ত সভাপতি বাছনি কৰি ল'ব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। আজি এই সমাৱেশত সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী প্ৰশান্ত ফুকন, ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু দলীয় নেতা উপস্থিত আছিল। ইপিনে বৰাক উপত্যকা ভ্ৰমণৰ অন্তিম দিনা আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এখন সংবাদমেলত ৰাজ্যখনৰ বিজেপি মিত্ৰজোঁটৰ 2টা কাৰ্যকালত সকলো দিশতে উন্নয়ন হৈছে বুলি মন্তব্য কৰে। তেওঁ বৰাক উপত্যকাৰ 3খন জিলাত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে। শিৱসাগৰত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। আজি বিজেপি, অসম গণ পৰিষদ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিধায়ক সুশান্ত বৰগোহাঁয়ে শিৱসাগৰ নগৰৰ সমীপৰ নগৰমহল গাঁও পঞ্চায়তত এলানি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে গোলাঘাটত মন্ত্ৰী অজন্তা নেওগে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আজি মেৰাপানীত তৰাণী জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। বোকাখাট সমষ্টিত অগপ আৰু বিজেপি মিত্ৰজোঁটৰ হৈ কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই প্ৰচাৰ অব্যাহত ৰাখিছে। শাসকীয় বিজেপি মিত্ৰজোঁটৰ উপৰি বিৰোধী কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নগাঁও জিলাত বিধায়িকা শিৱামণি বৰাই কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ ঢিং অঞ্চলত প্ৰচাৰ চলাইছে। একেদৰে গোৱালপাৰা জিলাৰ শিমলিতোলা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ হৈ আজি দলে প্ৰচাৰ সভাৰ আয়োজন কৰিছে। শ্ৰীভূমি জিলা সদৰৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সৈতে নিৰ্বাচনৰ পৰ্যবেক্ষকসকলে এখন বৈঠকত মিলিত হয়। তিনিগৰাকী পৰ্যবেক্ষক খিতিচন্দ্ৰ পেগু, ধৰ্মকান্ত মিলি আৰু ডঃ দেৱজিৎ কণিকাৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মূল গগৈয়ে এই বৈঠকত অংশ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনীক আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়াত আজি বীৰাংগনা সতী সাধনী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। গজপুৰীয়া বিহুতলী প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্ৰশাসন, সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া মহিলা যুৱ সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সন্ধিয়াৰ ভাগত সৌমাৰত্ন সাধনী নামৰ এখন নাট মঞ্চস্থ কৰা হ'ব। গোলাঘাট জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত জনগোষ্ঠীয় সমন্বয় মঞ্চ আৰু দয়াংবাসী ৰাইজৰ সহযোগত কাছমাৰীত দুদিনীয়া কাৰ্যসূচীৰে সতী সাধনী দিৱস পালন কৰা হয়। জিলাখনত এই দিৱস পালন সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ।
চুতীয়াসকলৰ এগৰাকী মহিয়সী বীৰাংগনা আদৰ্শ আৰু সাহস অনুপ্ৰেৰণাৰ প্ৰতীক সতী সাধনীৰ 501 সংখ্যক দিৱস উপলক্ষে আজি গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত চুতীয়া জাতি ছাত্ৰ সন্থা, চুতীয়া জাতি সন্মিলন, মহিলা আৰু যুৱ সন্মিলন, জনগোষ্ঠীয় সমন্বয় মঞ্চ আৰু ৰাইজৰ সহযোগত বীৰাংগনা সতী সাধনী দিৱস পালন কৰা হয়। গোলাঘাট জিলাৰ কাছমাৰীৰ উত্তৰ নেঘেৰী গাঁৱৰ বীৰাংগনা সতী সাধনী ক্ষেত্ৰত 20 আৰু 21 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলাভিত্তিত কেন্দ্ৰীয়ভাৱে এই দিৱসত বীৰাংগনাগৰাকীক সশ্ৰদ্ধে স্মৰণ কৰা হয়। ইয়াৰ সমান্তৰাল বোকাখাট, সৰুপথাৰ, আটখেলি আদি অঞ্চলতো বীৰাংগনা সতী সাধনী দিৱস পালন কৰা পৰিলক্ষিত হয়। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ঢোলবাদন, শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। পুৱাৰ ভাগত পতাকা উত্তোলন, বীৰাংগনাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ পাছতে দেওকুবেৰ বা সলিতা লগোৱা সকাম অনুষ্ঠিত কৰে। বোকাখাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ এনে পদক্ষেপক আদৰণি জনাই ঢোলৰ ৰজা শিল্পী পেঞ্চনাৰ তথা গৱেষক ধনেশ্বৰ শইকীয়াই সৰুপথাৰৰ সেৱাগুৰিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় সাধনী দিৱস। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত সেৱাগুৰি সতী সাধনী উদ্যানত অনুষ্ঠিত সাধনী দিৱসত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰে। সমান্তৰালভাৱে গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত স্থাপন কৰা সতী সাধনীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বীৰাংগনাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।
কামৰূপ মহানগৰৰ বৰবাৰীৰ পাথৰকুৰি মেগজিনস্থিত সাধনী ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। মহানগৰ জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা মহানগৰ জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি তৰুণ চুতীয়াৰ সভাপতিত্বত এখন স্মৃতিচৰণ সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে কেইবাটাও দলে দিহানাম পৰিৱেশন কৰাৰ উপৰি চুতীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শনেৰে নৃত্য পৰিৱেশন কৰে। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ হৰি মন্দিৰ নামঘৰ প্ৰাংগণত আজি এই দিৱস উপলক্ষে স্মৃতিচৰণ সভা আয়োজন কৰা হয়। সভাত সতী সাধনীৰ জীৱন সন্দৰ্ভত এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। মীন, পশুপালন আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ কৰি ভালেমান কাৰ্যসূচীত অংশ লয়। শ্ৰীকুৰিয়ানে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ বিভিন্ন বিভাগত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত বিভিন্ন প্ৰকাৰৰ মৎস্য উৎপাদন আৰু প্ৰতিপালক প্ৰকল্প পৰ্যবেক্ষণ কৰে। তেওঁ লগতে সেই স্থানতে উন্নত জাতৰ ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ কুকুৰাৰ ফাৰ্মসমূহো পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলাৰ অসমী গ্ৰাম্য বিপণীত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা সাজপাৰ আৰু খাদ্য সামগ্ৰী প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰীকুৰিয়ানে চামাগুৰিত জলজীৱন অভিযানৰ অধীনত ৰূপায়ণ হোৱা খোৱাপানী যোগান আঁচনি পৰিদৰ্শন কৰাৰ লগতে উৰ্পদ বিলৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰে। সেনাবাহিনীয়ে মধ্য অসমৰ 4খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা 25 এপ্ৰিললৈ বৃদ্ধি কৰিছে। সেই অনুসৰি 12 মাৰ্চত আৰম্ভ হোৱা অনলাইন পঞ্জীয়ন 25 এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব। যোগ্যতাসম্পন্ন ইচ্ছুক প্ৰাৰ্থীয়ে সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in যোগেদি আবেদন কৰিব পাৰিব। সবিশেষ জানিবলৈ সেনাবাহিনীৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ কেইবাটাও অঞ্চলত আজি বানৰ সময়ত ল'বলগীয়া সাৱধানতা ব্যৱস্থা আদি সন্দৰ্ভত প্ৰশিক্ষণ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়। জিলাখনৰ চমৰীয়া, গৰৈমাৰী, ৰঙিয়া আৰু পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰাজহুৱা হাটবজাৰ আৰু বিদ্যালয়সমূহত এই উপলক্ষে NDRF, SDRF, অগ্নিনিৰ্বাপক বাহিনী আৰু বেচৰকাৰী সংস্থাসমূহে বানৰ সময়ত নিজৰ লগতে আনকো উদ্ধাৰ কৰা তথা প্ৰাথমিক চিকিৎসা প্ৰদান আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহত ৰূপায়ণ কৰা এনে প্ৰশিক্ষণ আৰু সজাগতা সভাৰ জৰিয়তে জনসাধাৰণ উপকৃত হ'ব বুলি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ৰাজীৱ দত্ত চৌধুৰীয়ে আশা প্ৰকাশ কৰে।
সত্ৰকেন্দ্ৰিক ৰীতি নীতিৰে উদযাপন কৰা বৰপেটা সত্ৰৰ বহাগ বিহুৰ আজি সামৰণি পৰে। এই উপলক্ষে আজি পৰম্পৰাগতভাৱে সত্ৰৰ কৰাপাত অৰ্থাৎ বাটচৰাৰ বাহিৰত থিয়নাম অনুষ্ঠিত হয়। বৰপেটা সত্ৰৰ 3খন হাতীৰ অন্তৰ্গত ভকতসকলে থিয়নাম পৰিৱেশন কৰি বৈহাগৰ দমহি হিচাপে পৰিচিত বহাগ বিহু আনুষ্ঠানিকভাৱে বিদায় দিয়ে। উল্লেখযোগ্য যে চ'তৰ শেষ দিনটোৰ পৰা বহাগৰ ছদিনলৈ বৰপেটা সত্ৰত বহাগ বিহু পালন কৰা হয়। সত্ৰৰ ঠুলতিনি হাতীৰ লগত সংগতি ৰাখি সাত বহাগত 3খন নামথলীত থিয়নাম পৰিৱেশন কৰা হয়। আজি সেৱা জনাবলৈ সমবেত হোৱা ভকতসকলে পৰম্পৰাগতভাৱে গুড়, চেনি আৰু গুৱামুৰি প্ৰসাদ হিচাপে আগবঢ়ায়। পল্টন বজাৰৰ গুৱাহাটী ৰেলৱে ষ্টেচনৰ টিকট কাউণ্টাৰত আজি আকস্মিকভাৱে চিলিং খহি পৰাৰ ফলত দুগৰাকী কৰ্মচাৰী আহত হয়। আহত মহিলা কৰ্মচাৰী দুগৰাকী মালবিকা পাল আৰু বেলচি নাৰ্জাৰী বুলি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জানিবলৈ দিছে। পুৱাৰ ভাগত যাত্ৰীক টিকট দি থকাৰ সময়তে চিলিং ভাগি কৰ্মচাৰী দুগৰাকীৰ গাত পৰাত দুগৰাকী গুৰুতৰভাৱে আহত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কলকাতাৰ ইডেন গাৰ্ডেন্সত আজি হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ মুম্বাইৰ ৱাংখেৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক 9 উইকেটত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক 7 উইকেটত পৰাস্ত কৰে। নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত সংগঠনটোক এসময়ত নেতৃত্ব দিয়া কেইবাগৰাকীও ব্যক্তিক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সংগঠনটোৱে জিলাখনৰ কেইবাগৰাকীও প্ৰয়াত নেতাৰ ঘৰে ঘৰে গৈও তেওঁলোকক মৰণোত্তৰভাৱে সন্মান প্ৰদান কৰে। সংগঠনটোৱে বটাবাৰী গাঁৱৰ জ্যেষ্ঠ নাগৰিক দেবেন ৰাভা, চমুৱাপাৰৰ মংগল ৰাভা আৰু মৌ গাঁৱৰ জনকু ৰাভাৰ লগতে মৰণোত্তৰভাৱে প্ৰয়াত ডাঃ যতীন ৰাভা আৰু পাহুৰাম ৰাভাক সম্বৰ্ধনা জনায়। সাহিত্য একাডেমী সন্মানেৰে সন্মানিত শিক্ষাবিদ লেখক লক্ষ্মীনাথ ব্ৰহ্মৰ আজি দেহাৱসান ঘটে। কোকৰাঝাৰ জিলাৰ চালাকাটি হাৰিগাঁৱৰ বাসিন্দা বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ব্ৰহ্মৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় 70 বছৰ। 2019 চনত ব্ৰহ্মই চলুবাথা খানাচাংদে শীৰ্ষক লোককথা আধাৰিত শিশু গ্ৰন্থৰ বাবে সাহিত্য একাডেমী শিশু পুৰস্কাৰ লাভ কৰিছিল। তেওঁ কোকৰাঝাৰ জিলাৰ বড়ো সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। ব্ৰহ্মৰ মৃত্যুত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ হুজগাঁৱত আজি নিৰ্মীয়মান পথৰ মাজত থকা গাঁতত সোমাই এজন যুৱকৰ মৃত্যু হয়। পথ নিৰ্মাণৰ বাবে খান্দি থোৱা গাঁতত মটৰচাইকেলসহ যুৱকজন পৰি যোৱাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। যুৱকজনক বৰপথাৰৰ যুগল কিশোৰ গগৈ বুলি চিনাক্ত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ শিক্ষা সেতু এপৰ প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসন উৎকৰ্ষ বঁটা লাভ, সমগ্ৰ শিক্ষা অভিযানক মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ শুভেচ্ছা। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান, ধেমাজি আৰু তিনিচুকীয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনি দিৱস ভিন ভিন কাৰ্যসূচীৰে পালন। মধ্য অসমৰ 4খন জিলাত অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা 25 এপ্ৰিললৈ বৃদ্ধি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।